এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। পশ্চিম কাৰ্বি আংলং জিলাত স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ উদ্দেশ্যৰে মুখ্যমন্ত্ৰীৰ হামৰেণত 100খন বিচনাযুক্ত নতুন জিলা চিকিৎসালয় উদ্বোধন, ৰাজ্যত স্তিমিত উৎসাহ উদ্দীপনাৰে শাৰদীয় দুৰ্গোৎসৱৰ আয়োজন, আজি অকাল বোধনৰ সপ্তমী, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা এছ আই টিৰ অনুসন্ধানত গুৰুত্বপূৰ্ণ তথ্য উদ্ধাৰ, অভিযুক্ত শ্যামকানু মহন্তৰ ঘৰত চৰকাৰী চিল মোহৰ, বিটিচি নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰা বি পি এফৰ পৰিষদীয় চৰকাৰ গঠনৰ বাবে ৰাজ্যপালক সাক্ষাৎ, আৰু এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত পাকিস্তানক পৰাস্ত কৰি ভাৰতৰ নৱমবাৰৰ বাবে খিতাপ দখল। পশ্চিম কাৰ্বি আংলং জিলাত স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত ৰূপান্তৰমুখী পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি হামৰেণত 100খন বিচনাযুক্ত নতুন জিলা চিকিৎসালয় উদ্বোধন কৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত প্ৰায় 30 কোটি টকা ব্যয় সাপেক্ষে এই জিলা চিকিৎসালয়খন নিৰ্মাণ কৰা হৈছে। এই চিকিৎসালয়ত জৰুৰীকালীন বিভাগ, শল্য চিকিৎসা, প্ৰসূতি আৰু স্ত্ৰীৰোগ, শিশুৰোগ, মনোৰোগ আদি বিভাগ থকাৰ উপৰি অস্ত্ৰোপচাৰ কক্ষ, আই চি ইউ, ব্লাড বেংক আদিকে ধৰি প্ৰায় সকলোবোৰ সুবিধা আছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই উপলক্ষে আয়োজিত সভাত ভাষণ দি অতি দূৰণিবতীয়া অঞ্চলত স্থাপন কৰা এই চিকিৎসালয়ে জনসাধাৰণক উপকৃত কৰিব বুলি উল্লেখ কৰে। তেওঁ লগতে স্থানীয় যুৱতীসকলক নাৰ্ছিং শিক্ষা প্ৰদানৰ সুবিধাৰ্থে হামৰেণত এখন জি এন এম নাৰ্ছিং স্কুল স্থাপনৰ কথা ঘোষণা কৰে।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ দ্বাৰা প্ৰায় 30 কোটি টকাৰে নিৰ্মাণ কৰা এই চিকিৎসালয়খনি আপোনালোকৰ বাবে উৎসৰ্গা কৰিবলৈ পাই মই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছো। আমাৰ এই চিকিৎসালয়খন 62 বিঘা মাটিত আমি নিৰ্মাণ কৰিছো আৰু প্ৰায় 82,000 বৰ্গ ফুট এই চিকিৎসালয়খনত আমি নিৰ্মাণ কামত ব্যৱহাৰ কৰিছো। আমাৰ উদ্দেশ্য আছে যে এই চিকিৎসালয়খনৰ লগে লগে ভৱিষ্যতে হামৰেণত এখন জি এন এম নাৰ্ছিং স্কুলো নিৰ্মাণ কৰা, যাতে আমাৰ ইয়াৰ ছোৱালীসকলে নাৰ্ছিং পঢ়িবলৈ সুবিধা পায়। সেইবাবে এইখন হস্পিটেলত আমি ক্লাছৰুম আদিও বনাইছো, যাতে মাত্ৰ হোষ্টেল কেইটা বনালেই আমি যাতে হামৰেণৰ ৰাইজক এখন নাৰ্ছিং স্কুলো উপহাৰ দিব পাৰোঁ।
জিলা চিকিৎসালয়খনত অহা ডিচেম্বৰৰ ভিতৰত চিটি স্কেন মেচিনৰ সুবিধা কাৰ্যক্ষম কৰি তোলা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ চিকিৎসক আৰু নাৰ্ছসকলক জনসাধাৰণৰ সেৱাত উৎসৰ্গিত মনোভাৱেৰে সেৱা আগবঢ়াবলৈ আহ্বান জনায়। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে কালি ৰংখাং বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ সদস্যসকলক মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত আৰ্থিক সাহায্য বিতৰণ কৰে। এই উপলক্ষে ডংকা মোকামৰ ৱাইচং ষ্টেডিয়ামত আয়োজিত এখন জনসভাত 2,200 আত্মসহায়ক গোটৰ প্ৰায় 19,000 গৰাকী হিতাধিকাৰীক 10,000 টকাকৈ চেক বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে আঁচনিৰ অধীনত উদ্যমী মহিলাসকলক লাখপতি বাইদেউলৈ উন্নীত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তেওঁ মহিলাসকলক উপাৰ্জনমুখী কামত নিজকে নিয়োজিত কৰি সমাজৰ উন্নয়নমুখী পৰিৱৰ্তনৰ অংশীদাৰ হবলৈ আহ্বান জনায়। অসমবাসীৰ হিয়াৰামথু জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত স্তিমিত উৎসাহ উদ্দীপনাৰে শাৰদীয় দুৰ্গোৎসৱৰ আয়োজন কৰা হৈছে। আজি শাৰদীয় অকাল বোধনৰ সপ্তমী। কালি ষষ্ঠীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ লগে লগে পৰম্পৰাগত ৰীতি নীতিৰে এই বছৰৰ শাৰদীয় দুৰ্গোৎসৱ আৰম্ভ হয়। এইবাৰ দেৱী দুৰ্গাৰ ষষ্ঠীত আগমন ঘটিছে আৰু দোলাত গমন হ'ব বুলি বিশ্বাস কৰা হৈছে। শিৱসাগৰ জিলাত 1734 চনত ৰাণী অম্বিকাই প্ৰতিষ্ঠা কৰা 291 বছৰীয়া ঐতিহাসিক দেৱী দৌলত আধ্যাত্মিকতাৰ মাজেৰে শাৰদীয় পূজাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে এই দৌলত মহাষ্টমীৰ প্ৰথম প্ৰসাদ নাগাৰা বজোৱা দৌলা পৰিয়াল আৰু কনচেং বৰপাত্ৰগোহাঁই পৰিয়ালৰ পৰা আগবঢ়োৱাৰ ৰজাদিনীয়া পৰম্পৰা দৌল উন্নয়ন সমিতিয়ে এতিয়াও অক্ষুণ্ণ ৰাখিছে। জিলাখনত সৰ্বমুঠ 25খন ৰাজহুৱা পূজা অনুষ্ঠিত হৈছে। পূজা সমিতিসমূহে জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই সকলো সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰিছে। ডিব্ৰুগড় জিলাতো জুবিন গাৰ্গৰ বিয়োগে জনসাধাৰণৰ মন সেমেকা কৰি ৰাখিছে যদিও পৰম্পৰাগত ৰীতি নীতিৰে পূজা অৰ্চনা কৰা হৈছে। জিলাখনত স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালৰ মোমাই তামুলী বৰবৰুৱাৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা বকুলৰ দুৰ্গা পূজাভাগ অসমীয়া ৰীতি নীতিৰে পালন কৰা হৈছে। ধেমাজি জিলাতো মাংগলিক ৰীতি নীতিৰে কালি ষষ্ঠীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰে শাৰদীয় পূজা আৰম্ভ হৈছে। আজি সপ্তমী পূজাৰ নৱপত্ৰিকা স্থাপনৰ পৰম্পৰাও পূজাস্থলীত পালন কৰা হৈছে। শোণিতপুৰ জিলাতো শাৰদীয় দুৰ্গা পূজা পৰম্পৰাগত উৎসাহ উদ্দীপনাৰে পালন কৰা হৈছে। নলবাৰী জিলাৰ ইতিহাস প্ৰসিদ্ধ বিলবেশ্বৰ দেৱালয়ত হাতীৰে আদৰি আনি কালি দেৱীক প্ৰতিষ্ঠা কৰা হয়। আজি পৰম্পৰাগত ৰীতিৰে সপ্তমী পূজাৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত জিলাখনৰ পৰা আমাৰ সংবাদদাতা ৰমেন কলিতাই এইদৰে কয়।
জিলাখনৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত 22 ছেপ্টেম্বৰৰ পৰা 1 অক্টোবৰলৈ দেৱী 9টা ৰূপত নৱৰাত্ৰি দুৰ্গা পূজা অনুষ্ঠিত হৈছে। দেৱালয়খনত কালি ৰামকলৰূপী দেৱীক হাতীৰে শোভাযাত্ৰা কৰি আদৰি আনি দেৱালয়ৰ মন্দিৰত প্ৰতিষ্ঠা কৰা হয়। ৰজা নাগাক্ষৰ দিনতে প্ৰতিষ্ঠা লাভ কৰা এই দেৱালয়খনত অষ্টমীৰ দিনাও হাঁহ পাৰ ছাগলী আদি বলি দিয়া হয়। এই দেৱালয়খনত পৰম্পৰা অনুসৰি মহানৱমীৰ দিনা অভিলেখ সংখ্যক মহ বলি দিয়া হ'ব। সেইদিনা দেৱালয়খনত লক্ষাধিক ভক্তৰ সমাগম হ'ব বুলি উদ্যোক্তসকলে জানিবলৈ দিছে। ইয়াৰ উপৰিও জিলাখনৰ আদাবাৰীৰ শ্ৰী শ্ৰী বাঘেশ্বৰী দেৱালয় আৰু বালিলেচাৰ শ্ৰী শ্ৰী কালী দেৱালয়ত পৰম্পৰাগতভাৱে দেৱী পূজা আৰম্ভ হৈছে। পূজাৰ সময়ছোৱাত আইন শৃংখলা ৰক্ষা কৰাৰ বাবে নলবাৰী জিলা প্ৰশাসনে বিভিন্ন সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। অৱশ্যে এইবাৰ জিলাখনৰ পূজাস্থলীসমূহত সদ্য প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই সাংস্কৃতিক কাৰ্যসূচীসমূহ বাতিল কৰিছে।
গোৱালপাৰা জিলাৰ জয়ভূম কামাখ্যা মন্দিৰ, টুক্ৰেশ্বৰী দেৱালয়, লক্ষীপুৰ, দুধনৈ, ৰংজুলি আগিয়াকে ধৰি বিভিন্ন অঞ্চলত জাক জমকতা অবিহনে পূজা অনুষ্ঠিত হৈছে। ধুবুৰী জিলাৰ শতাধিক পূজাথলীত এইবাৰ দেৱীক আৰাধনা কৰা হৈছে। জিলাখনৰ 404 বছৰীয়া গৌৰীপুৰৰ ৰজাঘৰীয়া দুৰ্গোৎসৱ, বিলাচীপাৰাৰ জমিদাৰবাৰীৰ অষ্টভোজা পূজা আৰু 413 বছৰীয়া বগৰীবাৰীৰ মা মহামায়া শক্তিপীঠত আজি পাৰম্পৰিক ৰীতি নীতিৰে সম্পূৰ্ণ বৈদিক প্ৰথাত মহাসপ্তমী পূজাৰ আয়োজন কৰা হৈছে। বাক্সা জিলাৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী কুজিদৌৰ দেৱালয়ৰ লগতে বিভিন্ন স্থানত পূজা অনুষ্ঠিত হৈছে। বৰাক উপত্যকাৰ জিলাকেইখনতো আজিৰে পৰা শাৰদীয় দুৰ্গা পূজা পালন কৰা হৈছে। এই সন্দৰ্ভত শিলচৰৰ পৰা আমাৰ সংবাদদাতা আখিৰাণী দাসে এইদৰে কয়।
বৰাক উপত্যকাৰ 3খন জিলা কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাত দুৰ্গা পূজা উপলক্ষে ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। এইবাৰ কাছাৰ জিলাত 1592টা দুৰ্গা পূজা অনুষ্ঠিত হৈছে আৰু ইয়াৰে সিংহভাগ হৈছে সৰ্বজনীন দুৰ্গা পূজা। শিলচৰ তথা কাছাৰ জিলাৰ বিভিন্ন দুৰ্গা পূজা মণ্ডপ বিগ বাজেটৰ পূজা আয়োজন কৰি বিভিন্ন থিমৰে সজাই পৰাই তুলিছে পূজা মণ্ডপ, প্ৰতিমাটো দিছে চমক। আৰু শিলচৰ তথা বিভিন্ন পূজা মণ্ডপত দেখিবলৈ পোৱা গৈছে আজি সপ্তমীৰ পুৱাৰে পৰাই দেৱী দুৰ্গাৰ আশীষ লবলৈ ভক্তপ্ৰাণ ৰাইজৰ ভিৰ। আৰু ইয়াৰে এটা কথা উল্লেখ কৰিবই লাগিব যে শিলচৰ তথা কাছাৰ জিলাৰ বিভিন্ন পূজা মণ্ডপত সদ্য প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ প্ৰতিকৃতি স্থাপন কৰা হৈছে।
অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি আদ্যশ্ৰাদ্ধ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি মন কী বাতত হিয়াৰ মথু শিল্পীগৰাকীৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰে। নিজৰ প্ৰতিভাৰে সমগ্ৰ দেশতে পৰিচিত হৈ পৰা জুবিন গাৰ্গৰ অসমৰ সংস্কৃতিৰ সৈতে গভীৰ সম্পৰ্ক আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শিল্পীগৰাকীৰ সংগীতে পৰৱৰ্তী প্ৰজন্মসমূহক সদায় আচ্ছন্ন কৰি ৰাখিব। ইফালে শিল্পীগৰাকীৰ কাহিলীপাৰাস্থিত ঘৰত শ্ৰদ্ধাঞ্জলি জনাবলৈ গুণমুগ্ধৰ স্ৰোত অব্যাহত আছে। কালি দেশৰ বিশিষ্ট উদ্যোগপতি গৌতম আদানীয়ে শিল্পীগৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। ইপিনে শিল্পীগৰাকীৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা SIT-য়ে নতুন নতুন তথ্য পোহৰলৈ আনিছে। কালি তদন্তকাৰী দলটিয়ে শিল্পীগৰাকীৰ কাহিলীপাৰাস্থিত বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সদস্যৰ সৈতে মত বিনিময় কৰে। শিল্পীগৰাকীৰ পন্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে পৰিয়ালৰ সদস্যই CID-ক দিয়া এজাহাৰত ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ লগতে দুৰ্ঘটনাটোৰ সময়ত সেই স্থানত উপস্থিত থকা সকলোৰে নাম উল্লেখ কৰা হৈছে। SIT-ৰ সদস্যই কালি এই সন্দৰ্ভত তেওঁলোকৰ সৈতে মত বিনিময় কৰে। ইপিনে শিল্পীগৰাকীৰ মৃত্যু সন্দৰ্ভত অভিনেত্ৰী নিশিতা গোস্বামী, বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী আৰু কণ্ঠশিল্পী অমৃত প্ৰভা মহন্তক কালিও উলুবাৰীত থকা CID-ৰ কাৰ্যালয়ত 12 ঘণ্টা জুৰি জেৰা কৰা হয়। নিজকে সাংস্কৃতিক কৰ্মী বুলি জাহিৰ কৰা শ্যামকানু মহন্তৰ ঘৰত SIT-য়ে চৰকাৰী চিলমোহৰ লগায়। অভিযুক্ত মহন্তৰ বিৰুদ্ধে CID-য়ে জালিয়াতিৰ নতুন গোচৰো ৰুজু কৰে। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে আৰক্ষী অধীক্ষক সুধাকৰ সিং আৰু উপ আৰক্ষী অধীক্ষক তৰুণ গোৱেল ছিংগাপুৰলৈ যাব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 299.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্জত শুনিছে। বিটিচি নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰা বি পি এফ দলে কালি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি পৰিষদীয় চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে। ৰাজ্যপালগৰাকীক কৰা সাক্ষাতৰ পাছত বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে অহা 3 অক্টোবৰত কোকৰাঝাৰত আয়োজিত অনুষ্ঠানত দলটোৱে শপথ গ্ৰহণ কৰিব। এই অনুষ্ঠানত ৰাজ্যপালগৰাকীক আমন্ত্ৰণ জনোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে। পৰিষদীয় চৰকাৰত বিজেপি আৰু ইউ পি পি এলৰ সদস্য থাকিবনে নাই বুলি সোধা প্ৰশ্নৰ উত্তৰত শ্ৰীমহিলাৰীয়ে কয় যে কোনো দলে সমৰ্থন জনালে আদৰণি জনোৱা হ'ব। বি পি এফৰ মুৰববীগৰাকীয়ে তেওঁৰ দলৰ বিজয়ী প্ৰাৰ্থীসকলৰ সৈতে কালি সন্ধিয়া মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে। তেওঁ মুখ্যমন্ত্ৰীগৰাকী কোকৰাঝাৰত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনায়। ডঃ শৰ্মাই বি পি এফ দলৰ এই নতুন যাত্ৰাৰ বাবে আটাইলৈ অভিনন্দন জনায়। ইপিনে ইউ পি পি এল দলৰ মুৰববী প্ৰমোদ বড়োৱে কালি ৰাজ্যপাল শ্ৰী আচাৰ্যক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰে। উত্তৰ পূব সীমান্ত ৰেলৱে ৰেলৱে সুৰক্ষা বাহিনীয়ে যোৱা 18-23 ছেপ্টেম্বৰৰ ভিতৰত 19 নাবালককে ধৰি 21 শিশুক উদ্ধাৰ কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰে প্ৰকাশ কৰা মতে 18-19 ছেপ্টেম্বৰত আলিপুৰদুৱাৰ আৰু চাপৰমুখৰ পৰা 3 নাবালকক উদ্ধাৰ কৰাৰ লগতে বাৰচৈ, নিউ কোচবিহাৰ, কামাখ্যা, নিউ জলপাইগুৰি আৰু চাপৰমুখৰ পৰা 20-21 ছেপ্টেম্বৰত 11 নাবালকক উদ্ধাৰ কৰা হয়। একেদৰে 22-23 ছেপ্টেম্বৰত লামডিং আৰু কিষাণগঞ্জৰ পৰা এটি কন্যা শিশুকে ধৰি 5 নাবালকক উদ্ধাৰ কৰা হয়। এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ভাৰতে তিলক বাৰ্মাৰ অপ্ৰতিৰোধ্য বেটিঙৰ সহায়ত পাকিস্তানক 5 উইকেটত পৰাস্ত কৰি নৱমবাৰৰ বাবে এছিয়া কাপৰ খিতাপ জয় কৰে। ভাৰতে 147 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ 4 বলত 5 উইকেটৰ বিনিময়ত 150 ৰাণ কৰে। ভাৰতৰ হৈ তিলক বাৰ্মাই 69 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। শিৱম ডুবে 33 আৰু সঞ্জু ছেমছনে 24 ৰাণৰ বৰঙণি আগবঢ়ায়। পাকিস্তানৰ হৈ ফাহিম আশ্ৰফে 3 উইকেট দখল কৰাৰ লগতে শ্বাহিন আফ্ৰিডি আৰু আব্ৰাৰ আহমেদে 1 উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি পাকিস্তানক প্ৰথমে বেটিং কৰাৰ বাবে আমন্ত্ৰণ জনায়। পাকিস্তানে 19 অভাৰ 1 বলত আটাইকেইটা উইকেট হেৰুৱাই 146 ৰাণ সংগ্ৰহ কৰে। পাকিস্তানৰ হৈ ছাহিবজাদা ফাৰহানে সৰ্বাধিক 57 আৰু ফখৰ জামানে 46 ৰাণ কৰে। ভাৰতৰ হৈ কুলদীপ যাদৱে 4 উইকেট দখল কৰাৰ বিপৰীতে জাছপ্ৰীত বুমৰাহ, বৰুণ চক্ৰৱৰ্তী আৰু অক্ষৰ পেটেলে 2 উইকেট দখল কৰে। তিলক বাৰ্মাক প্লেয়াৰ অব দ্য মেচ হিচাপে আৰু অভিষেক শৰ্মাক প্লেয়াৰ অব দ্য টুৰ্ণামেণ্ট হিচাপে ঘোষণা কৰা হয়। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আইয়ে এছিয়া কাপত ভাৰতীয় খেলুৱৈসকলৰ সাফল্যক স্বীকৃতি দি দলৰ খেলুৱৈ আৰু সহযোগী কৰ্মচাৰীসকললৈ মুঠ 21 কোটি টকাৰ প্ৰাইজ মানি ঘোষণা কৰিছে। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ জিন্তী ৰাণী ডেকাৰ সৈতে।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাত কেইবাটাও বাতৰি আকৰ্ষণীয় শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতত জুবিন গাৰ্গৰ প্ৰসংগ স্থান লাভ কৰাটো বাতৰি হিচাপে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মন কী বাত অনুষ্ঠানত কালি জুবিন গাৰ্গৰ স্মৃতি সোঁৱৰি কয় যে জুবিন গাৰ্গৰ সংগীতে পৰৱৰ্তী প্ৰজন্মকো মন্ত্ৰমুগ্ধ কৰি ৰাখিব। দৈনিক অসম কাকতে শাৰদীয় দুৰ্গোৎসৱৰ উৎসাহ উদ্দীপনা জুবিন গাৰ্গৰ অকাল বিয়োগত ম্লান পৰা বুলি বাতৰি প্ৰকাশ কৰিছে। এই একেটা বাতৰিতে দেৱী বন্দনাৰ সমান্তৰালকৈ প্ৰাণৰ শিল্পীগৰাকীলৈ ভক্তিভৰাই ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ কথাও প্ৰকাশ কৰিছে। পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ ডংকা মোকামত কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ চেক বিতৰণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে 40 কোটি টকা ব্যয় সাপেক্ষে হামৰেণত চিকিৎসালয় উদ্বোধন কৰাৰ বাতৰি দৈনিক জনভূমি কাকতে প্ৰকাশ কৰিছে। আজি শাৰদীয় দুৰ্গা পূজাৰ সপ্তমী। পৰম্পৰা অক্ষুণ্ণ ৰাখি কামাখ্যাধাম, উগ্ৰতাৰা আদি শক্তিপীঠসমূহত পূজা অৰ্চনাৰ লগতে বলি বিধানো সম্পন্ন হ'ব বুলি দৈনিক অগ্ৰদূত কাকতে বাতৰি প্ৰকাশ কৰিছে। বিটিচি নিৰ্বাচনত অভূতপূৰ্ব সফলতাৰে ক্ষমতা দখল কৰা হাগ্ৰামা মহিলাৰীয়ে অহা 5 অক্টোবৰত আনুষ্ঠানিকভাৱে মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ কৰিব। শ্যামকানু মহন্তৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ অভিযোগত এছ আই টিয়ে গোচৰ ৰুজু কৰিছে। দি আছাম ট্ৰিবিউন কাকতে এই বাতৰি প্ৰকাশ কৰিছে। গোৱালপাৰা জিলাৰ ধূপধৰাত আৰক্ষীয়ে কালি 4 ডকাইতক গুলীয়াই হত্যা কৰে। এই বাতৰি দ্য চেণ্টিনেল কাকতৰ। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ যাওঁ।
ধন্যবাদ জিন্তী ৰাণী। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ হোৱাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। পশ্চিম কাৰ্বি আংলং জিলাত স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ উদ্দেশ্যৰে মুখ্যমন্ত্ৰীৰ হামৰেণত 100খন বিচনাযুক্ত নতুন জিলা চিকিৎসালয় উদ্বোধন। ৰাজ্যত স্তীমিত উৎসাহ উদ্দীপনাৰে শাৰদীয় দুৰ্গোৎসৱৰ আয়োজন। আজি অকাল বোধনৰ সপ্তমী। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা এছ আই টিৰ অনুসন্ধানত গুৰুত্বপূৰ্ণ তথ্য উদ্ধাৰ। অভিযুক্ত শ্যামকানু মহন্তৰ ঘৰত চৰকাৰী চিল মোহৰ। আৰু এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত পাকিস্তানক পৰাস্ত কৰি ভাৰতৰ নৱমবাৰৰ বাবে খিতাপ দখল। পৰাঞ্চলি বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।